This is Bikash Kalita. How to choose your career? অলপতে এজন মানুহে মোক ফোন কৰি এটা প্ৰশ্ন সুধিছিলে। তেওঁ কৈছিলে যে মোৰ চিনাকি ল'ৰা এজনে 59% পাইছে, এতিয়া সি কি পঢ়িব, কিহত কেৰিয়াৰ গঢ়িব বা কি কেৰিয়াৰ বাছি ল'ব। প্ৰশ্নটো শুনি মই বৰ আচৰিত হ'লোঁ। কিয়? কাৰণ মই কিহত কি কেৰিয়াৰ বাছি ল'ম বা কিহত কেৰিয়াৰ গঢ়িম এই কথাটো ডিপেণ্ড কৰিব মই এটা পৰীক্ষাত কিমান নম্বৰ পাইছোঁ তাৰ ওপৰত। আচৰিত কথা, মোৰ বাবে তেতিয়াও আচৰিত কথা আছিলে, আজিও আচৰিত কথা, যে মই মোৰ কেৰিয়াৰ কি হ'ব এই কথাটো ডিচাইড কৰিব মাত্ৰ এটা পৰীক্ষাত মই কিমান নম্বৰ পাইছোঁ সেই কথাটোৱে। যিটো কামত মই মোৰ জীৱনত 30-35 বছৰ দিম, অৰ্থাৎ জীৱনৰ প্ৰায় 50% 50% দিম, সেই কথাটো মাত্ৰ এটা পৰীক্ষাত মই কিমান নম্বৰ পালোঁ তাৰ ওপৰত ডিপেণ্ড কৰিব। মোৰ বাবে ই বৰ আচৰিত কথা। মই নাজানো আপোনাৰ বাবে হয় নে নহয়, কিন্তু সঁচাকৈ মোৰ বাবে বৰ আচৰিত কথা। আমাৰ মানুহে সাধাৰণতে কেৰিয়াৰ গঢ়ে কেনেকৈ? যিটো কেৰিয়াৰত পইচা বেছি তেওঁলোকে সেই কেৰিয়াৰটো লয়, নহ'লে যিটো কেৰিয়াৰত নাম বেছি, যিটো কেৰিয়াৰত পাৱাৰ বেছি, তেনেকুৱা ধৰণৰ কেৰিয়াৰবিলাক তেওঁলোকে বাছি লয়। আৰু এটা শ্ৰেণীৰ মানুহ আছে যিসকলে ক'তো একো সুবিধা নাপায়, যিহতে পায় তাতেই সোমাই গৈ নিজৰ কেৰিয়াৰ এটা তাতে বনাবলৈ চেষ্টা কৰে। কিন্তু এই ক্ষেত্ৰত কোনেও নাভাবে যে মই মোৰ যিটো কেৰিয়াৰ হ'ব, যিটো কামত মই মোৰ 30-35 বছৰ দিম বা জীৱনৰ 50% য'ত দিম, সেই কথাটো মই ভাল পাওঁ নে নাপাওঁ, সেই কামটো মই কৰি মই ভাল পাওঁ নে নাপাওঁ, এই কথাটো কোনেও নাভাবে। আপুনি কিন্তু সাৱধান হ'ব লাগিব, যদি আপুনি নিজৰ বাবেই হওক, আপোনাৰ ল'ৰা ছোৱালী হওক, আপোনাৰ চিনাকি কোনোবাই হওক, বা আপুনি যদি শিক্ষক হয়, টিচাৰ হয়, প্ৰফেচাৰ হয়, তেনেহ'লে আপোনাৰ ষ্টুডেণ্টৰ বাবেই হওক, আপুনি এটা কথা জানিব লাগিব, আৰু এই কথাটো হ'ল যে কেৰিয়াৰ কেনেকৈ বাছিব লাগে। দুটা কথা বিৰাট প্ৰয়োজনীয় হ'ব যদি আপুনি সঠিক কেৰিয়াৰটো বাছি ল'ব বিচাৰিছে। তাৰে প্ৰথমটো হ'ল মই কি কৰি ভাল পাওঁ। এইটো এটা বহুত ডাঙৰ কথা, কাৰণ যি কাম কৰি মই ভাল পাওঁ, যদি মই সেই কামটো কৰিবলৈ পাওঁ, তেতিয়াহ'লে সেই কামটো মই বহুত ভালকৈ কৰাৰ সম্ভাৱনা বহুত বেছি। যেতিয়া মই সেই কামটো কৰিম, কামটোৰ কোৱালিটি বহুত ভাল হ'ব, আৰু কামটো কৰি মই তাৰ পৰা সন্তুষ্টি আৰু সুখ দুয়োটাই পাম। গতিকে আপোনাৰ কেৰিয়াৰ যদি এনেকুৱা এটা কামত হয় যিটো কাম কৰি আপুনি ভাল পায়, তেতিয়াহ'লে সেই কামটো আপুনি বহুত ভালকৈ কৰিব, তাৰ কোৱালিটি বহুত ভাল হ'ব, আৰু লগতে সেই কামটোৰ পৰা আপুনি ছেটিছফেকশ্যন, হেপিনেছ, সুখ আৰু যি যি বিচাৰে সকলো পাব। এইকাৰণে এই কথাটো জৰুৰী, কাৰণ আগতে কোৱাৰ নিচিনাকৈ মই জীৱনৰ 50% সময় কিবা এটা কামত দিম, তেতিয়াহ'লে এই কামটো মোৰ বাবে গুৰুত্বপূৰ্ণ হ'ব লাগিব, আৰু সেই কামটোৰ পৰা মই সুখ আৰু শান্তি আৰু ছেটিছফেকশ্যন পাব লাগিব। যদি নাপাওঁ তেতিয়াহ'লে ইটছ এ ৱেষ্ট অফ মাই টাইম এণ্ড মাই লাইফ। বেছিভাগ মানুহে জীৱনটো এনেদৰে ৱেষ্ট কৰে। আপুনি চাব যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ 80% হয়তো তাতকৈ বেছি মানুহেই কামটো কৰি ভাল নাপায়। সোমবাৰ হোৱাৰ লগে লগে, আনকি ৰবিবাৰ ৰাতিৰ পৰাই বহুতৰে আৰম্ভ হয়, মানডে মৰ্ণিং ব্লুজ বুলি এটা সমস্যা আৰম্ভ হয়। তেওঁলোকে অফিচ যাবলৈ ভাল নাপায়, উপায় নাপায়, তেওঁলোকে অফিচ যায়। কেতিয়া শুকুৰবাৰ আহিব, কেতিয়া উইকেণ্ড হ'ব, কেতিয়া শনিবাৰ আহিব, কেতিয়া বন্ধ হ'ব, তালৈ তেওঁলোকে গোটেই সপ্তাহটো ৰৈ থাকে। অৰ্থাৎ তেওঁলোকৰ কামত মন নাই, বা কামটো কৰি কিমান সুখ বা ফূৰ্তি পাব পাৰে, কেনেদৰে আনন্দ পাব পাৰে, সেই কথাটোত মন নাই। তেওঁলোকৰ মনটো আছে কেনেদৰে সপ্তাহটো শেষ হ'ব আৰু মই ৰক্ষা পৰিম। সেইটো কি লাইফ হ'ল? আৰু জীৱনৰ 35-35 বছৰ বা 50% যদি আপুনি তেনেকৈ কটাব লাগে, তাতকৈ আপুনি কাম নকৰাই ভাল। আমি কাম কৰোঁ কিয়? আমি চাকৰি এটা কৰোঁ বা নিজৰ কাম কৰোঁ যাতে আমি পইচা ঘটিব পাৰোঁ, যিখিনি পইচা যিকোনো কাম এটাৰ কাৰণে, যিকোনো বস্তু এটা কিনিবলৈ, চলিবলৈ মানুহক পইচা লাগে, তাৰ বাবে আমি উপাৰ্জন কৰিবলৈ চাকৰি এটা কৰোঁ বা নিজৰ কাম কৰোঁ। কিন্তু তাৰ অৰ্থ এইটো নহয় যে আপুনি বেছিকৈ পইচা ঘটিলে বেছি ভাল হ'ব, বেছি সুখী হ'ব, বেছি সন্তুষ্টি পাব, নহয় কথাটো। আৰু এটা লেভেলৰ পিছত সেই এক্সট্ৰা পইচাখিনিয়ে আপোনাক আৰু একো সুখ বা শান্তি দিব নোৱাৰে বা ছেটিছফেকশ্যন দিব নোৱাৰে। গতিকে এইটো বিৰাট দৰকাৰী যে আপুনি কি কৰি ভাল পায়, সেই কামটো আটাইতকৈ পাৱাৰফুল কাম নহ'বও পাৰে, আটাইতকৈ বহুত বেছি পইচা সি নিদিবও পাৰে। এটা লেভেললৈকে যদি আপোনাক সি পইচা দিছে তেতিয়াহ'লে আপোনাৰ কাৰণে যথেষ্ট বুলি ভাবে সেই পইচাখিনি, তেতিয়াহ'লে আপুনি সেই কামটো কৰা উচিত, কাৰণ আপুনি বহুত ভাল কৰিব, তাতকৈ ডাঙৰ কথা আপোনাৰ ছেটিছফেকশ্যনটো আহিব, সুখ আহিব। মই বাৰে বাৰে কথাটো ৰিপিট এইকাৰণেই কৰিছোঁ, কথাটো বহুত ক্ৰুচিয়েল। আমাৰ মানুহে এই সৰু কথাটো বুজিবলৈ চেষ্টা নকৰে আৰু ফলত গোটেই জীৱনটো তেওঁলোকৰ দুখ আৰু কষ্টত যায়। তেওঁলোকে চিন্তা কৰে যে মই কিয় সুখী নহয়, কিয় শান্তি নাই মোৰ জীৱনত। শান্তি এইকাৰণে নাই কাৰণ আপুনি ভুল কেৰিয়াৰ এটা বাছি লৈছে, পইচাৰ কাৰণে, পাৱাৰৰ কাৰণে বা বেলেগ যি কাৰণে কাৰণতেই নহওক আপুনি ভুলকৈ বাছি লৈছে। ফলত পইচা যদিও আছে, পাৱাৰ যদিও আছে, সুখ আৰু শান্তি নাই, সন্তুষ্টি নাই। দ্বিতীয় কথা, কেৰিয়াৰ বাছি লওঁতে আপুনি যিটো দ্বিতীয় কথা বাছি ল'ব লাগিব, মনত পেলাব ৰাখিব লাগিব, সেই কথাটো হ'ল আপোনাৰ কোনটো ফিল্ডত, কোনটো ক্ষেত্ৰত কিহত স্কিল আছে। এই কথাটো বৰ দৰকাৰী এইকাৰণে, কাৰণ এনেকুৱা হ'ব পাৰে যে মই বহুতকেইটা কাম কৰি ভাল পাওঁ। আপুনি সৰু ল'ৰা ছোৱালী, সৰু ল'ৰা এটাক বা ছোৱালী এজনীক যেতিয়া সুধিব যে কি হ'বা, আজি হয়তো ছোৱালীজনীয়ে ক'ব যে মই ডক্টৰ হ'ম, কালি ক'ব আৰ্মি অফিচাৰ হ'ম, পৰহি বেলেগ কিবা এটা হ'ব। আপোনাৰো তেনেকুৱা হ'ব পাৰে যে আজি মোৰ এইটো ভাল লাগিছে, কালি বেলেগ ভাল লাগিব পাৰে। আৰু আপোনাৰ এনেকুৱাও হ'ব পাৰে যে পাঁচটা ছটা বস্তু ভাল লাগে আপোনাৰ কাম খুব ঠিক আছে। এতিয়া কথাটো হ'ল, এতিয়া আপুনি চাব লাগিব কেৰিয়াৰটো বনোৱাৰ আগতে বা কেৰিয়াৰটো বাছি লোৱাৰ আগতে যে মোৰ এই ক্ষেত্ৰত স্কিল আছে নে নাই। আপোনাৰ কেৰিয়াৰটো সেই ক্ষেত্ৰতে বাছি লোৱাটো ভাল হ'ব যিটো আপুনি কাম কৰি ভাল পায় আৰু য'ত আপোনাৰ স্কিল আছে, সেইটো বিৰাট দৰকাৰী। তেতিয়াহে আপুনি সেই কেৰিয়াৰটোত ভাল কৰিব, তাৰ পৰা টকা পইচাও আহিব, আপোনাৰ সুখ শান্তিও আহিব, ছেটিছফেকশ্যনো আহিব, আৰু গোটেই জীৱনটো আপোনাৰ নষ্ট হোৱা যেন নালাগিব। যদি কিবা কাৰণত আপোনাৰ এই ক্ষেত্ৰত যদি আপোনাৰ স্কিল নাই তেতিয়াহ'লে আপুনি কি কৰিব, যদি আপোনাৰ স্কিল নাই তেতিয়াহ'লে আপুনি সেই স্কিলবিলাক ডেভেলপ কৰিবলৈ চেষ্টা কৰিব আৰু সেই স্কিলবিলাক শিকিবলৈ যত্ন কৰিব। তাৰ কাৰণে যিমান কষ্ট হওক, যিমান যি নহওক, সেইখিনি কৰিবলৈ আপুনি সাজু। যদি আপুনি সাজু তেতিয়াহ'লেহে আপুনি সেই কেৰিয়াৰটো বাছি ল'ব, নহ'লে বহুত দিগদাৰ হ'ব। গতিকে প্ৰথমতে আপুনি চালে যে মই কি কাম কৰি ভাল পাওঁ, তাৰপিছত আপুনি চালে যে সেই ক্ষেত্ৰত মোৰ স্কিল আছে নে নাই, বা যদি স্কিল নাই তেতিয়াহ'লে সেই স্কিলখিনি শিকিবলৈ বা কষ্ট কৰি ডেভেলপ কৰিবলৈ মই সাজু হয় নে নহয়। যদি নহয় সম্ভৱতঃ সেই কেৰিয়াৰটো আপোনাৰ কাৰণে নহয়। এই দুটা কথা যদি আপুনি ভালদৰে মনত ৰাখে তেতিয়াহ'লে আপোনাৰো সুবিধা হ'ব বা আপোনাৰ ল'ৰা ছোৱালীৰ সুবিধা হ'ব, আপোনাৰ ষ্টুডেণ্টৰ সুবিধা হ'ব, যে তেওঁলোকে তেতিয়াহ'লে সঠিক কেৰিয়াৰ এটা বাছি ল'ব পাৰিব। আৰু এবাৰ সঠিক কেৰিয়াৰটো যদি বাছি লয় তেওঁলোকে তাত বহুত ওপৰলৈ যাব পাৰিব, বহুত ভাল কাম কৰিব পাৰিব, কামৰ কোৱালিটি বহুত ভাল হ'ব, কাম নকৰাকৈ থাকিবলৈ তেওঁলোকে মন নাযাব, তেওঁলোকে সপ্তাহটো শেষ কেতিয়া হ'ব, কেতিয়া মই অফিচ বন্ধ হ'ব তালৈ ৰৈ নাথাকে, বৰঞ্চ তেওঁলোকে ৰৈ থাকিব যে মই কেতিয়া সোমবাৰ হ'ব, কেতিয়া মই কামটো কৰিবলৈ যাব পাৰিম, কাৰণ কামটো কৰি তেওঁলোকে এনজয় কৰিব, তাৰ পৰা ছেটিছফেকশ্যন পাব। এই দুটা কথা যদি আপুনি মনত ৰাখে যিকোনো এটা কেৰিয়াৰ বাছি লোৱাটো আপোনাৰ বহুত সুবিধা হ'ব। যদি আপোনাক এই কথাটো দৰকাৰ নাই, বেলেগ কাৰোবাক দৰকাৰ আছে বুলি ভাবে, এই কথাটো আপুনি শ্বেয়াৰ কৰিব পাৰে, কাৰণ ভুল এবাৰ যদি ভুল হয় কেৰিয়াৰটো বাছি লওঁতে বহুত ডাঙৰ কথা হ'বগৈ পিছত। আৰু কেৰিয়াৰ সলনি কৰাটো ইমান সহজ কথা নহয়, কৰিব পাৰি কিন্তু বহুত কষ্ট হয়। যদি আপুনি সেইখিনি কষ্ট কৰিবলৈ সাজু পিছতো পাৰিব, কিন্তু তাতকৈ বেছি ভাল হ'ব যদি আগতেই কেৰিয়াৰটো বাছি লওঁতে আপুনি ভুল নকৰি সঠিক কেৰিয়াৰ এটা বাছি ল'ব পাৰে। থেংক ইউ ছ' মাছ ইমান সময় আপোনালোকে শুনাৰ বাবে। দিছ ইজ বিকাশ কলিতা শ্ব' আৰু মই বিকাশ কলিতা, মটিভেশ্যনেল স্পীকাৰ। থেংক ইউ ছ' মাছ ফৰ ইয়ৰ টাইম।